এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি 4:30 বজাত সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত পৰহিলৈ ধুবুৰী, দক্ষিণ হালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত 91,31,127 গৰাকী ভোটদাতাই 29,608 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই নিৰ্বাচনৰ বাবে মুঠ 12,130টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে আজি ৰাজ্যিক নিৰ্বাচন আয়ুক্তই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গৃহ বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধান, গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তকে ধৰি সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে আলোচনাত মিলিত হয়। ইপিনে পৰহিলৈ হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞাও জাৰি কৰিছে। সেই অনুসৰি যিকোনো ঠাইত 5 জনতকৈ অধিক লোক সমবেত হোৱা, নিৰ্বাচনী কাম কাজৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত লোক বা আৰক্ষীৰ বাহিৰে অন্যান্য লোকে ভোটগ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ পৰিধিৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ, ব্যক্তিগত সুৰক্ষাকৰ্মী থকা লোকক সুৰক্ষাকৰ্মীসহ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ আদি ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একেদৰে নিৰ্বাচন হ'বলগীয়া জিলাসমূহত আজি বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলীকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা 20 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনৰ শিক্ষকসকলে একক অথবা পাৰস্পৰিক বদলীৰ বাবে www.hrmsassam.in পৰ্টেলৰ জৰিয়তে 20 মেৰ মাজনিশা পৰ্যন্ত আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অফলাইন আবেদন পত্ৰ গ্ৰহণ কৰা নহ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বেংক একাউণ্টৰ তথ্যৰ বিসংগতিৰ বাবে ৰাজ্যৰ 1,361 গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা নগদ ধন আঁচনিৰ ধন প্ৰদান কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষা সঞ্চালক মমতা হোজাইয়ে সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰি নিজ নিজ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ একাউণ্টৰ তথ্যসমূহ শুদ্ধকৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ মুঠ 26,969 গৰাকী শিক্ষাৰ্থী আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য বিবেচিত হৈছিল। কিন্তু বেংক একাউণ্টৰ তথ্যৰ বিসংগতিৰ বাবে বিভিন্ন জিলাৰ 1,361 গৰাকী শিক্ষাৰ্থী বৰ্তমানলৈকে এই ধন লাভৰ পৰা বঞ্চিত হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মৰিগাঁও পক্সো আদালতে আজি নাবালিকা ধৰ্ষণৰ গোচৰত এজন লোকক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত তৰাবৰী গাঁৱৰ ৱাছিম আক্ৰাম ওৰফে ৰাজ নামৰ লোকজনৰ বিৰুদ্ধে 3 বছৰ পূৰ্বে মৰিগাঁও আৰক্ষী থানাত এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি পক্সো আদালতত অভিযোগনামা দাখিল কৰিছিল। ইয়াৰ ভিত্তিতে আজি মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক্সো আদালতৰ বিশেষ ন্যায়াধীশ এন এ আহমেদৰ বিচাৰপীঠে লোকজনক দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰি 20,000 টকাৰ জৰিমনা বিহে। আদালতে লগতে জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহৰ কাৰাদণ্ডৰ আদেশ দিয়ে। অসম বিশ্ববিদ্যালয়ৰ ছ'চিয়েল ৱৰ্ক বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি অভিযোগৰ ভিত্তিত বিষয়টো প্ৰথমে বিভাগীয় মুৰববীয়ে পৰীক্ষা কৰি আভ্যন্তৰীণ অভিযোগ সমিতিলৈ প্ৰেৰণ কৰে। অভিযোগৰ নিৰপেক্ষ তদন্ত নিশ্চিত কৰাৰ বাবে অভিযুক্ত অধ্যাপকগৰাকীক 1 মাহৰ বাধ্যতামূলক ছুটীলৈ প্ৰেৰণ কৰা হয়। এই সময়ছোৱাত তেওঁ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সন্মতি অবিহনে ওলাই যাব নোৱাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। এই সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে এখন সুকীয়া তদন্ত সমিতিও গঠন কৰা হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে 134 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 133 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ট্ৰিষ্টান ষ্টাপছে 41 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। হায়দৰাবাদৰ হৈ পেট কামিংছে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জিকি দিল্লী কেপিটেলছক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।